Er Akakwani. বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অংকুৰ জ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি বিশ্ব গ্ৰন্থমেলা আৰম্ভ হ'ব। 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। কেন্দ্ৰীয় চৰকাৰে 4টা নতুন ৰামচৰ ক্ষেত্ৰ ঘোষণা কৰিছে আৰু পুনেত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ভাৰতে ইংলেণ্ডক 15 ৰাণত পৰাস্ত কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৱা বছৰসমূহৰ দৰে এইবাৰো পৃথকে কোনো ৰেল বাজেট উত্থাপন কৰা নহয়। মূল কেন্দ্ৰীয় বাজেটতে বিত্তমন্ত্ৰী সীতাৰমণে ৰেল বিভাগৰ বাবে পৰৱৰ্তী বিত্তীয় বছৰৰ আয় ব্যয়ৰ খতিয়ান আৰু আঁচনি দাঙি ধৰিব। উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় অহা 13 ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায় 10 মাৰ্চৰ পৰা 4 এপ্ৰিললৈ অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰীয়ে আজি বাজেট দাখিল কৰি সদনত দিয়া ভাষণ আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাত দিনৰ 10:10ৰ পৰা এই বাজেট ভাষণ প্ৰচাৰিত হ'ব। বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পাছতে আমাৰ দিনৰ 1:40 প্ৰচাৰিত হ'বলগীয়া বাতৰি প্ৰচাৰিত হ'ব। এই পোনপটীয়া অনুষ্ঠানৰ বাবে আমাৰ দুপৰীয়া 12:05ৰ বাতৰি প্ৰচাৰিত নহয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সংসদৰ উভয় সদনত প্ৰাক বাজেট অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই সমীক্ষাত 2025-26 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন 6.4% হ'ব বুলি অনুমান কৰা হৈছে। তদুপৰি দেশৰ বিত্তীয় শৃংখলাও ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলি কোৱা হৈছে। 2017-18 চনৰ তুলনাত 15 বছৰ ঊৰ্ধৰ নিবনুৱাৰ হাৰ 6%ৰ পৰা 3.2% হ্ৰাস পাইছে বুলি অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে। এই সমীক্ষাত প্ৰকাশ কৰা মতে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্ৰিমাসিকত কৃষিখণ্ডৰ বিকাশৰ হাৰ 3.5% হোৱাৰ ফলত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত কৃষিখণ্ডৰ বিকাশৰ হাৰ অপৰিৱৰ্তিত হৈ আছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্ধত ঔদ্যোগিক খণ্ডৰ বিকাশ 6% বৃদ্ধি হৈছে আৰু প্ৰথম ত্ৰিমাসিকত ইয়াৰ বিকাশৰ হাৰ 8.3% হয়। সেৱাখণ্ডত প্ৰথমাৰ্ধত বিকাশৰ হাৰ 7.1% বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সমীক্ষা অনুসৰি দেশৰ বিত্তখণ্ড ক্ৰমান্বয়ে উন্নত হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি বিশ্ব গ্ৰন্থমেলা আৰম্ভ হ'ব। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মূল বিষয় হৈছে আমি ভাৰতৰ জনসাধাৰণ। দেশৰ স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি এই বিষয়টো গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুই 9-দিনীয়াকৈ আয়োজিত এই গ্ৰন্থমেলা উদ্বোধন কৰিব। নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক যুৱৰাজ মালিকে আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত কয় যে এইবাৰৰ বিশ্ব গ্ৰন্থমেলাত ৰাছিয়াই মুখ্য দেশ হিচাপে ভাগ ল'ব। ফ্ৰান্স, আৰ্জেণ্টিনা, স্পেইন, কলম্বিয়া, আবুধাবি আৰু কাটাৰকে ধৰি 50খন দেশে এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাত 2000ৰো অধিক প্ৰকাশক আৰু প্ৰায় 1000 বক্তাই ভাগ ল'ব। 70-জনীয়া দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 3 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। প্ৰায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ দ্বাৰকাত এখন জনসভাত অংশ লৈ দিয়া ভাষণত কয় যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ক্ষীপ্ৰ বিকাশৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰয়োজন। শ্ৰীমোদীয়ে কয় যে দিল্লীৰ জনসাধাৰণক তেওঁলোকৰ সকলো ধৰণৰ প্ৰয়োজন পূৰণ কৰিব পৰা এখন চৰকাৰৰ প্ৰয়োজন। দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰখনক দুৰ্নীতিপৰায়ণ আৰু শোষণকাৰী বুলি অভিযোগ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি ক্ষমতালৈ আহিলে দিল্লী কেৱল ৰাজধানী চহৰসমূহৰ বাবেই নহয় বৰঞ্চ গ্ৰামাঞ্চলৰ বাবেও আদৰ্শ হিচাপে পৰিচিত হ'ব। শ্ৰীমোদীয়ে কয় যে বিজেপিয়ে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি সময় অনুসৰি পূৰণ কৰিব। তেওঁ লগতে বিগত 11 বছৰে ৰৈ যোৱা কামসমূহ সম্পূৰ্ণ কৰা হ'ব বুলিও আশ্বাস দিয়ে। ইপিনে আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীত বাস কৰা একোটা পৰিয়ালে আপ চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণেৰে মাহিলী 50,000 টকাকৈ সাঁচিব পাৰে বুলি দাবী কৰে। গান্ধীনগৰত কালি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাই শ্ৰীকেজৰিৱালে বিজেপি চৰকাৰে আপে আৰম্ভ কৰা কল্যাণমূলক আঁচনিসমূহ বন্ধ কৰি দিব বুলি উল্লেখ কৰে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কালি নাংলৈজাত বিধানসভা সমষ্টিৰ এটা ৰোড শ্বত অংশ লয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত কালি মাদিপুৰ সমষ্টিত এখন জনসভাত ভাগ লয়। শ্ৰীগান্ধীয়ে যমুনা নদীৰ প্ৰদূষণ সন্দৰ্ভত আপৰ মন্তব্যৰ সমালোচনা কৰাৰ লগতে বিজেপিয়ে জনসাধাৰণৰ মাজত ঘৃণা বিয়পাইছে বুলি অভিযোগ কৰে। এতিয়া পৰৱৰ্তী বাতৰি সোধক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে চাৰিটা নতুন ৰামচৰ ক্ষেত্ৰ ঘোষণা কৰিছে। ইয়াৰ ফলত দেশত মুঠ ৰামচৰ ক্ষেত্ৰৰ সংখ্যা 89 বৃদ্ধি পাইছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ পূৰ্বে তামিলনাডুৰ চাক্কাৰাকুট্টাই পক্ষী উদ্যান আৰু তাৰথাংগল পক্ষী উদ্যান, ছিকিমৰ খেছেওপালৰি আৰ্দ্ৰভূমি আৰু ঝাৰখণ্ডৰ উধুৱা হ্ৰদক ৰামচৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত কৰিছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই প্ৰসংগত কয় যে ভাৰতত বিশ্বৰ ভিতৰত তৃতীয় সৰ্বাধিক আৰু এছিয়াৰ ভিতৰত সৰ্বাধিক সংখ্যক ৰামচৰ ক্ষেত্ৰ আছে। তেওঁ 20টা ৰামচৰ ক্ষেত্ৰৰে শীৰ্ষত থকা তামিলনাডু চৰকাৰক অভিনন্দন জনায়। ৰামচৰ ক্ষেত্ৰৰ তালিকাত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱা ছিকিম আৰু ঝাৰখণ্ডৰ বাবে এয়া বিশেষ সাফল্য বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। খেলৰ বাতৰি। পুনেত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ভাৰতে ইংলেণ্ডক 15 পৰাস্ত কৰে। ভাৰত সম্প্ৰতি শৃংখলাত 3-1 ব্যৱধানত আগবাঢ়ি আছে। ইংলেণ্ডে 182 বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 166 আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবি বিষ্ণই আৰু হৰ্ষিত ৰাণাই 3টাকৈ উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীয়ে 1টা অভাৰতে হেৰি ব্ৰুক আৰু ব্ৰাইডন কাৰ্চেৰ গুৰুত্বপূৰ্ণ উইকেট দুটা দখল কৰি ইংলেণ্ডৰ বেটিং লাইন বিধ্বস্ত কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 9 বিনিময়ত 181 সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই 30টা বলত 53 কৰাৰ লগতে শিৱম দুবে 36টা বলত 53 সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ ছাকিব মহম্মদে 3টাকৈ উইকেট দখল কৰে। শিৱম দুবেক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাটোৰ 5ম তথা অন্তিমখন খেল মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা 38 ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে সাঁতোৰ, ৰাগবি, চাইক্লিং, ভাৰাত্তোলন, শ্বুটিং আদি বিভিন্ন খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছে। ভাৰাত্তোলনৰ মহিলাৰ 55 শাখাত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। বিন্দিয়াৰাণীয়ে মীৰাবাই চানুৰ পূৰ্বৰ 86 অভিলেখ ভংগ কৰি 88 ভাৰত্তোলন কৰে। মহিলাৰ সাঁতোৰৰ 800 ফ্ৰীষ্টাইল শাখাত দিল্লীৰ ভাব্যা সচদেৱাই সোণৰ পদক লাভ কৰে। অসমৰ সুব্ৰমচিনী প্ৰিয়দৰ্শিনীয়ে এই শাখাত ৰূপৰ পদক লাভ কৰে। হকী ইণ্ডিয়া লীগৰ এখন ছেমিফাইনেলত কালি সন্ধিয়া ৰুৰকেলাৰ বিৰচা মুণ্ডা হকী ষ্টেডিয়ামত হায়দৰাবাদ টুফানছে জে এছ ডাব্লিউ চুৰমা হকী ক্লাবক 3-1 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। হায়দৰাবাদ টুফানছৰ হৈ অমনদীপ লাকৰা, জেকব এণ্ডাৰছন আৰু নীলকান্ত শৰ্মাই গ'ল দিয়াৰ বিপৰীতে জেৰেমি হাৱাৰ্ডে চুৰমাৰ হৈ একমাত্ৰ গ'লটো দিয়ে। আজি চূড়ান্ত খিতাপৰ যুঁজত হায়দৰাবাদ টুফানছৰ বিৰুদ্ধে শ্ৰাচি ৰাৰ বেংগল টাইগাৰ্ছ অৱতীৰ্ণ হ'ব। কালি আন এখন ছেমিফাইনেল খেলত তামিলনাডু ড্ৰেগনছৰ বিৰুদ্ধে পেনাল্টি শ্বুট আউটত 6-5 জয়লাভ কৰি শ্ৰাচি ৰাৰ বেংগল টাইগাৰ্ছে ফাইনেলত প্ৰৱেশ কৰে। ইফালে আজি প্ৰতিযোগিতাত তৃতীয় স্থানৰ বাবে জে এছ ডব্লিউ চুৰমা হকী ক্লাবে তামিলনাডু ড্ৰেগনছৰ বিৰুদ্ধে খেলিব। চীনৰ হাৰবিনত অহা 7 পৰা 14 হ'বলগীয়া 9ম এছিয়ান শীতকালীন গেমছ 2025 ভাৰতীয় দলৰ অংশগ্ৰহণৰ বাবে চৰকাৰে অনুমোদন জনাইছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে 39 খেলুৱৈ আৰু 29 দলীয় বিষয়াকে ধৰি 88 ভাৰতীয় দলটো অংশগ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি বিশ্ব গ্ৰন্থমেলা আৰম্ভ হ'ব। 70 দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 3 বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। কেন্দ্ৰীয় চৰকাৰে 4টা নতুন ৰামচৰ ক্ষেত্ৰ ঘোষণা কৰিছে আৰু টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ভাৰতে ইংলেণ্ডক 15 পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব। নমস্কাৰ।